وكأين من نبي قاتل معه ربيون كثير فما وهنوا لما أصابهم في سبيل الله وما ضعفوا وما استكانوا والله يحب الصابرين.
এনেকৈ বহুতো নবী আছিল যিসকলৰ লগত থাকি বহু সংখ্যক ইমান আৰু আমেল ছালেহৰ ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত লোকে যুদ্ধ কৰিছে। আল্লাহৰ পথত তেওঁলোকৰ যি বিপৰ্যয় ঘটিছিল তাত তেওঁলোকে মনোবল হেৰুৱা নাছিল, দুৰ্বলো হোৱা নাছিল আৰু নতও হোৱা নাছিল। প্ৰকৃততে আল্লাহ ধৈৰ্যশীলসকলক ভাল পায়।